তাই লিখিছিল মৃত্যু এক শিল্প, সেই শিল্পতে আমি ভূমিত্ৰ। পৰি আছে মৃতদেহ খবৰ কাগজতে, সুৰকাৰ গীতিকাৰ অভিনেতা প্ৰবৰ। সুগন্ধি পখিলাৰ আজি নাই কোনো গোন্ধ, ভূপেন মামাৰ গানৰ নুবুজা তুমি অৰ্থ। প্ৰজ্ঞাৰ সাধনাত কোনে আনে বৈকব, হাৰে আছে কলা গৰু অসমীৰে ৰক্ষক। নুবুজা নুবুজা তুমি জাতি মাতি ভেটিৰ গান, নুশুনা নুশুনা তুমি নাম ঘোষাৰ বান। নেদেখা নেদেখা তুমি মণি গোটৰ প্ৰাণ, নোৱাৰা নোৱাৰা ৰাখিব শিল্পীৰ মান। অ' শিল্পী আজি সকলোতে লাভৱান,
শিল্পী আজি লালসিত, শিল্পী আজি প্ৰলোভিত, অহিল্পী আজি লোভাম্বিত, অহিল্পী আজি দীৰ্ঘভ্ৰষ্ট,
অহিল্পী আজি লালসিত,
শিল্পী আজি প্ৰলোভিত, অহিল্পী আজি লোভাম্বিত, অহিল্পী আজি দীৰ্ঘভ্ৰষ্ট।
শিকিলে সি ধাৰা পা, নিগৰি ওলোৱাহুৰ শব্দৰ অভিহাৰ, কলম থমকি ৰয় চিয়াহীৰ অভিহাৰ। সুৰকাৰ গীতিকাৰ নাট্যকাৰ চুৰকাৰ সকলোৱে একাকাৰ, অ' শিল্পীয়ে কৰিছে সি সমাহাৰ। কাটা কৰ্কশ অশিল্পী চিঞৰত, ঠেচা হৈ কুৰুলিয়াই এই ভৰ দুপৰত। সাক্ষী হল জননী তোমাৰ মিছা মাতত, চিৰসুন্দৰ সংস্কৃতি গল ৰহাতলত। পাজক দবা আজি পাজক শংখ, কাঞ্চনজংঘা হাৰে আছে তুমি পথভ্ৰষ্ট, তুমি পথভ্ৰষ্ট, তুমি পথভ্ৰষ্ট।
শিল্পী আজি লালসিত, শিল্পী আজি প্ৰলোভিত, অহিল্পী আজি লোভাম্বিত, অহিল্পী আজি দীৰ্ঘভ্ৰষ্ট।
অহিল্পী আজি লালসিত,
শিল্পী আজি প্ৰলোভিত, অহিল্পী আজি লোভাম্বিত, অহিল্পী আজি দীৰ্ঘভ্ৰষ্ট।
অহিল্পী আজি লালসিত,
শিল্পী আজি প্ৰলোভিত, অহিল্পী আজি লোভাম্বিত, অহিল্পী আজি দীৰ্ঘভ্ৰষ্ট,
অহিল্পী আজি লালসিত।